ଏହା ଆକାଶବାଣୀ। বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ইৰাণে ভাৰত, চীন আৰু ৰাছিয়াকে ধৰি একাংশ মৈত্ৰী ৰাষ্ট্ৰক বাণিজ্যিক জাহাজ চলাচলৰ বাবে হৰ্মুজ প্ৰণালী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকট সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থব্যৱস্থা সুস্থিৰ হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। সমগ্ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে। আৰু অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰমত সংঘটিত পথ দুৰ্ঘটনাত 13 লোকৰ মৃত্যু হৈছে। ইৰাণে ভাৰত, চীন আৰু ৰাছিয়াকে ধৰি একাংশ মৈত্ৰী ৰাষ্ট্ৰক বাণিজ্যিক জাহাজ চলাচলৰ বাবে হৰ্মুজ প্ৰণালী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে বুলি দেশখনৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰাকছিয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে দেশখনৰ শত্ৰুপক্ষৰ সৈতে জড়িত কোনো জাহাজ কৌশলগত জলপথছোৱাৰে আহ যাহ কৰিবলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিছে। তেওঁ কয় যে অঞ্চলটো যুদ্ধক্ষেত্ৰৰ অন্তৰ্গত আৰু সেয়েহে হৰ্মুজ প্ৰণালীৰে শত্ৰুপক্ষ বা ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহৰ জাহাজ চলাচল কৰাৰ অনুমতি দিয়াৰ কোনো প্ৰশ্নই নুঠে। পথছোৱা অন্যসকলৰ বাবে খোলা থাকিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে ইৰাণে বিশ্বৰ প্ৰায় 20% তেল আৰু LNG সৰবৰাহ হোৱা পাৰস্য উপসাগৰীয় আৰু ওমান উপসাগৰৰ মাজৰ ঠেক জাহাজ চলাচল পথ হৰ্মুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ফলত বিশ্বত তেল আৰু গেছৰ মূল্য বৃদ্ধি পাইছে। হৰ্মুজ প্ৰণালীৰে বাণিজ্যিক জাহাজ চলাচল বিঘ্নিত হোৱা বিষয়টোক লৈ বিশ্বৰ বিভিন্ন দেশে উদ্বেগ প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জলপথটো সম্পূৰ্ণৰূপে খুলি নিদিলে ভয়াৱহ পৰিণাম ভোগ কৰিব লাগিব বুলি ইৰাণক সকীয়াই দিছে। বিগত কেইটামান সপ্তাহত ভাৰতে যথাশীঘ্ৰে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ অৱসান ঘটোৱা আৰু হৰ্মুজ প্ৰণালীৰে শক্তিৰ নিৰন্তৰ যোগান সুনিশ্চিত কৰাৰ উদ্দেশ্যে কূটনৈতিক প্ৰচেষ্টা চলাইছে। পশ্চিম এছিয়া ভাৰতৰ শক্তি ক্ৰয়ৰো গুৰুত্বপূৰ্ণ উৎস। পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকট সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থব্যৱস্থা সুস্থিৰ হৈ আছে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এটা ব্যক্তিগত প্ৰতিষ্ঠানে আয়োজন কৰা সন্মিলনত অংশ লৈ শ্ৰীৰিজিজুৱে কয় যে ভাৰত ইয়াৰ শক্তি সম্পদৰ বাবে অন্যান্য দেশৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান এই শক্তি সংকটৰ সমস্যা সুচাৰুৰূপে সমাধান কৰি থকা হৈছে। তেওঁ লগতে কয় যে হৰ্মুজ প্ৰণালীৰে ভাৰতৰ জাহাজসমূহ নিৰাপদে আহি থকাটোৱে ভাৰতৰ শক্তিশালী কূটনৈতিক ব্যৱস্থা তথা গোলকীয় স্থিতিক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী, ইৰাণৰ ৰাষ্ট্ৰপতি আৰু উপকূলীয় ৰাষ্ট্ৰকেইখনৰ সকলো চৰকাৰী মুৰববীকে ধৰি বিশ্ব নেতাসকলৰ সৈতে সঘন যোগাযোগত আছে বুলিও শ্ৰীৰিজিজুৱে প্ৰকাশ কৰে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। আজি বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পৰীক্ষা কৰাৰ অন্তত 799 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। 2 প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত মনোনয়ন পত্ৰৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ 2 মনোনয়ন কালি বৈধ বুলি ঘোষণা কৰা হয়। বৰপেটা সমষ্টিত 1 মনোনয়ন পত্ৰ বাতিল কৰাৰ বিপৰীতে 3 বৈধ বিবেচিত হৈছে। উল্লেখযোগ্য যে অসমৰ 126টা বিধানসভা সমষ্টিৰ বাবে মুঠ 815 প্ৰাৰ্থীয়ে 1389 মনোনয়ন পত্ৰ দাখিল কৰিছিল। কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী বিধানসভা সমষ্টিৰ বাবেও মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয়শাসিত অঞ্চলটোত দাখিল কৰা মুঠ 514 মনোনয়ন পত্ৰৰ ভিতৰত 411 বৈধ হিচাপে বিবেচিত হোৱাৰ বিপৰীতে 103 মনোনয়ন পত্ৰ বাতিল হয়। নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে বৰ্তমানলৈকে 5 প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে। ভগৱান ৰামৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি এই উৎসৱ পালন কৰা হয়। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাম নৱমী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে ভগৱান ৰামৰ জীৱন যাত্ৰাই আমাক অৰ্থবহ জীৱনৰ বাবে সত্য, ন্যায় আৰু সুকৰ্মৰ পথ অনুসৰণ কৰিবলৈ শিকাই থৈ গৈছে। প্ৰভু ৰামৰ জীৱনে আমাক সমাজৰ প্ৰতি থকা কৰ্তব্য পালন কৰিবলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ জীৱনাদৰ্শ দেশৰ সংস্কৃতিৰ ভেটিস্বৰূপ আৰু এই আদৰ্শ অনুসৰণ কৰি জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দেশৰ নাগৰিকসকলক ভগৱান ৰামৰ জীৱনৰ লেখীয়া মহান গাথাসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু কথা, চিন্তা তথা কাৰ্যৰে ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ অৰ্থে অংগীকাৰবদ্ধ হবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ৰামনৱমী উপলক্ষে দিয়া এটা বাৰ্তাত ভগৱান ৰামক ধৈৰ্য, ত্যাগ আৰু ন্যায়ৰ প্ৰতিমূৰ্তি আখ্যা দিয়ে। তেওঁ কয় যে শ্ৰীৰামৰ আদৰ্শৰাজিয়ে যুগ যুগ ধৰি জনসাধাৰণক সামাজিক সম্প্ৰীতি, নৈতিক আচৰণ আৰু ৰাজহুৱা সেৱাৰ পথেৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাই যাব। তেওঁ লগতে ভগৱান ৰামৰ আশীষে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় সুনিশ্চিত কৰিব আৰু অন্যায়, অহংকাৰ, অশান্তি দূৰ কৰি এখন উন্নত সমাজ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ত্যাগ আৰু সংযমেৰে ভৰা ভগৱান ৰামৰ জীৱনে পূৰ্ণ শক্তিৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ প্ৰেৰণা যোগাই আহিছে। তেওঁ কয় যে ভগৱান ৰামৰ আদৰ্শৰাজিৰে অকল দেশৰ জনসাধাৰণকে নহয় বৰং সমগ্ৰ মানৱ জাতিকে পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে ভগৱান ৰামৰ আশীষে সকলোৰে কল্যাণ সুনিশ্চিত কৰি এখন আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ জেৱৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। প্ৰায় 11,200 কোটি টকা ব্যয় সাপেক্ষে এই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰসমূহৰ অন্যতম। বিমানবন্দৰটোৰ উদ্বোধন দেশক গোলকীয় বিমান পৰিবহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। বিমানবন্দৰটোৰে বছৰি 2.5 লাখ মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব আৰু এই পৰিমাণ প্ৰায় 18 লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ থল আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি ফ্ৰান্সলৈ যাব। ডঃ জয়শংকৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত তেওঁ G7 বিদেশ মন্ত্ৰীৰ বৈঠকৰ সুযোগতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাৰ ৰায়াবৰমৰ সমীপত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 13 জন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও 20 জন লোক আহত হয়। হায়দৰাবাদৰ পৰা পামৰু অভিমুখে গৈ থকা যাত্ৰীবাহী এখন বাছে সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক খুন্দা মৰাৰ পাছতে বাছখনত অগ্নিসংযোগ হয়। প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পোৱা মতে বহুকেইজন যাত্ৰী বাছৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু তাৎক্ষণিক সঁহাৰি বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক শীঘ্ৰেই নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পোৱা মাত্ৰেই তেওঁ কেইবাগৰাকী মন্ত্ৰী, শীৰ্ষ আৰক্ষী বিষয়া, জিলা অধীক্ষক তথা জিলা আয়ুক্তৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীনাইডুৱে আঘাতপ্ৰাপ্ত লোকসকলৰ সুচিকিৎসা নিশ্চিত কৰা আৰু নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। বিশ্ব বাণিজ্য সংস্থাৰ চতুৰ্দশ মন্ত্ৰী পৰ্যায়ৰ সন্মিলন আজিৰ পৰা কেমেৰুনৰ ইয়াউণ্ডেত অনুষ্ঠিত হৈছে। কেমেৰুনৰ বাণিজ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ডব্লিউ টিঅ'ৰ 166খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে। সন্মিলনত বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰ সাধন, কৃষি, ই বাণিজ্য আৰু বিনিয়োগৰ ব্যৱস্থাকে ধৰি গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা অনুষ্ঠিত হ'ব। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ দৰে গোলকীয় সংঘৰ্ষ তথা আমেৰিকা আৰু চীনৰ মাজৰ বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনাৰ মাজতে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত আমেৰিকাই শেহতীয়াকৈ বিভিন্ন ৰাষ্ট্ৰৰ ওপৰত আৰোপ কৰা শুল্কৰ বিষয়টো পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে আমেৰিকাই আৰোপ কৰা শুল্ক ডব্লিউ টিঅ'ৰ দ্বাৰা নিৰ্ধাৰিত শুল্কৰ অনুপাতে নোহোৱা বুলি বহুকেইখন দেশে প্ৰকাশ কৰিছে। বিশ্ব বাণিজ্য সংস্থাৰ চতুৰ্দশ সন্মিলন নিয়ম আধাৰিত বহুপাক্ষিক বাণিজ্য ব্যৱস্থাত পুনৰ আস্থা ঘূৰাই অনাৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হ'ব বুলি আশা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ পঢ়ি দিছো। ইৰাণে ভাৰত, চীন আৰু ৰাছিয়াকে ধৰি একাংশ মৈত্ৰী ৰাষ্ট্ৰক বাণিজ্যিক জাহাজ চলাচলৰ বাবে হৰ্মুজ প্ৰণালী ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংকট সত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থব্যৱস্থা সুস্থিৰ হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে আৰু অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰমত সংঘটিত পথ দুৰ্ঘটনাত 13 জন লোকৰ মৃত্যু হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।